এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে আজি দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, ৰাজ্যৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা গো মাংস বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, 176 জন মাংস ব্যৱসায়ীক আটক, বিদ্যালয়ৰ গৰম বন্ধত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন, আৰু বাৰ্মিংহামত আজি ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পৰ্যন্ত খাৰিফ বিপণন কালত 2024-25 বৰ্ষত 6,97,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2023-24 বৰ্ষত 3,14,000 মেট্ৰিক টন আৰু 2022-23 বৰ্ষত 5,92,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। কৃষকৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিত কৰা আৰু চৰকাৰে বজাৰ সংযোগ নিশ্চিত কৰাৰ বাবে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। চৰকাৰে বৰ্তমান খাৰিফ বিপণন কালত 5,85,000 মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি বিত্তীয় আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত অবৈধভাৱে চলি থকা গো হত্যাৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি কালি আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গো মাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুজ্ঞাপত্ৰবিহীনভাৱে গো মাংস বিক্ৰী কৰি থকা 189খন কচাইখানা আৰু হোটেলত অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে 1,512 কিলোগ্ৰামতকৈ অধিক গো মাংস জব্দ কৰাৰ লগতে 176জন মাংস ব্যৱসায়ীক আটক কৰিছে। কামৰূপ মহানগৰ আৰক্ষীয়ে কালি জিলাখনৰ 6 মাইল, হাতগাঁও, হাতীগাঁৱৰ কেইবাটাও স্থানত অভিযান চলাই নিষিদ্ধ গো মাংস জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিছে। জালুকবাৰী আৰক্ষীয়েও ভৰলুমুখ আৰু আদাবাৰীত অভিযান চলাই যথেষ্ট পৰিমাণৰ গো মাংস জব্দ কৰি ইয়াৰ সৈতে জড়িত 4জন লোকক আটক কৰে। একেদৰে কামৰূপ আৰক্ষীয়ে বকো, ছয়গাঁও, ৰঙিয়াৰ 17খন হোটেলত অভিযান চলাই 2জন পৰিমাণৰ গো মাংস জব্দ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 17জন লোকক আটক কৰে। বৰপেটা আৰক্ষীয়েও জিলাখনৰ 4খন হোটেলত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গো মাংস জব্দ কৰে। আইন উলংঘা কৰি গো মাংস বিক্ৰী চলাই থকা এই 4খন হোটেলৰ পৰা আইন ভংগৰ অভিযোগত বৰপেটা আৰক্ষীয়ে 4জন লোকক আটক কৰে। হোটেল কেইখনৰ বিৰুদ্ধে অসম পশুধন সংৰক্ষণ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। শিৱসাগৰত কালি 2খন হোটেলত শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে অভিযান চলাই 2জন পৰিমাণৰ গো মাংস জব্দ কৰে। হোটেল দুখনৰ স্বত্বাধিকাৰী 2জনক আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে। তদুপৰি কোকৰাঝাৰ, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাতো কালি আৰক্ষী প্ৰশাসনে গো মাংস বিৰোধী অভিযান চলায়। ৰাজ্যৰ বিদ্যালয়সমূহত কালিৰে পৰা গৰম বন্ধ আৰম্ভ হৈছে। এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বিকাশৰ লগতে গঠনমূলক কাৰ্যত জড়িত কৰোৱাৰ উদ্দেশ্যে চৰকাৰৰ শিক্ষা বিভাগ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্ৰীষ্মবন্ধৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক দীপিকা চৌধুৰীয়ে বিদ্যালয় প্ৰধানসকললৈ এলানি নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থীসকলক নিজৰ বংশৰ শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে পিতৃৰ 4টা প্ৰজন্মৰ বংশবৃক্ষ প্ৰস্তুত কৰাৰ লগতে ককা দেউতাকৰ জীৱনবৃক্ষা সন্দৰ্ভত টোকা লিখিব লাগিব। তদুপৰি ভাল অভ্যাস আৰু সদ ব্যৱহাৰক লৈ দৈনিক টোকা লিখাৰ লগতে বাতৰি কাকত পঢ়ি তাৰ আধাৰত বাতৰি বুলেটিন প্ৰস্তুত কৰাৰ নিৰ্দেশো দিছে। একেটা নিৰ্দেশনাতে গ্ৰীষ্মৰ বন্ধৰ দিনকেইটাত ব্যৱহাৰিক শিক্ষা হিচাপে মাতৃ বা পৰিয়ালৰ সদস্যৰ সৈতে ৰন্ধন প্ৰণালীৰ জ্ঞান লোৱাৰ লগতে ৰন্ধন প্ৰকৰণ তথা ব্যঞ্জন বিষয়ক এখন পুস্তিকা প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰেও গ্ৰীষ্মবন্ধ উপলক্ষে শিক্ষাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
বিগত বছৰবোৰৰ দৰে এই বছৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰীষ্মবন্ধৰ সময়ছোৱা ছাত্ৰ ছাত্ৰীৰ বাবে আনন্দময় কৰি তুলিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ মাজত অহা 7 জুলাইৰ পৰা 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিধানসভা সমষ্টিভিত্তিত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক সংগীত, নাটক, নৃত্য আৰু পুৰামাটিৰ শিল্প বিষয়ক প্ৰশিক্ষণ দিয়া হ'ব। এই কৰ্মশালাত অংশগ্ৰহণৰ বাবে শিক্ষাৰ্থীসকলে নিজ নিজ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়ৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয় অথবা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব।
কাৰ্বি আংলং জিলাৰ হাওৰাঘাট পি এম শ্ৰী ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত 10 দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, নৃত্য, গীত আৰু বাদ্যযন্ত্ৰ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। গ্ৰীষ্মবন্ধ উপলক্ষে নুনমাটিৰ গুৱাহাটী ৰিফাইনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষয়ো কালিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত কেৰিয়াৰ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত কালি সন্ধিয়া আয়োজিত উপজা দিনৰ সুবাস অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক, লেখক 82 বছৰীয়া আনন্দদেৱ গোস্বামী, কামৰূপীয়া ঢুলীয়া শিল্পী ৰঙিয়া বালিসত্ৰ নিবাসী প্ৰভাত দাস, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ সুভাষ চৌধুৰী, সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন কামৰূপ জিলাৰ সংবাদদাতা ৰঙিয়াৰ বিশিষ্ট সাংবাদিক তাপস চমাদদাৰক সম্বৰ্ধনা জনায়। গধূলি 6 বজাৰ পৰা সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ডম্বৰুধৰ পাঠক আৰু জবাদাসৰ লোকগীত পৰিৱেশন, উৎপল বৰাৰ মেণ্ডলিন বাদনে উপস্থিতসকলক মুগ্ধ কৰে। বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ অনুষ্ঠানে হৰদত্ত বীৰদত্ত ভৱন জীপাল কৰি তোলে। ৰঙিয়াৰ সন্দীপ কলিতা সমন্বয়ী কলা কেন্দ্ৰৰ শিল্পীসকলে নৃত্যানুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে ইন্দ্ৰজিৎ দাস আৰু পৰিণীতা শইকীয়াই।
রোদ পাই রঙা হুল পোয়ার কুমতিরা, রোদ পাই রঙা হুল পোয়ার কুমতিরা, নিয়র পাই দিল মিল করে কাক পাই না সনি হোলি রঙা জনি, কাক পাই না সনি হোলি রঙা জনি, না শুনতে হাই খাম রে, রোদ পাই রঙা হুল পোয়ার কুমতিরা।
যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ বিভিন্ন চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ভৱিষ্যৎ প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি বিষয় সন্দৰ্ভত এখন যুৱ সংসদৰ আয়োজন কৰা হয়। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই যুৱ সংসদ উদ্বোধন কৰে। অনুষ্ঠানত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত মগেন নৰহ, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ইপিনে যোৰহাট দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয় চৌহদত দানবীৰ ৰজা হৰিচন্দ্ৰ শীৰ্ষক এখন ভাওনাও পৰিৱেশন কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈদেৰ সভাপতিত্বত কালি চাহবাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক সত্যজিৎ মৰাণ, ডিব্ৰুগড় জিলাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়াসকল তথা স্বাস্থ্য বিভাগৰ অন্যান্য বিভাগৰ বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ৰেল সুৰক্ষা বাহিনীয়ে পঞ্জীয়ন অবিহনে ৰেলৰ ই টিকট বিক্ৰী কৰাৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত ৰেল আৰক্ষীয়ে চানমাৰীৰ গান্ধীবস্তিত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। ৰেল আৰক্ষীৰ তদন্তত ইতিমধ্যে অভিযুক্তজনে দীৰ্ঘদিন ধৰি ৰেলৰ ই টিকট অবৈধভাৱে প্ৰস্তুত কৰাটো ধৰা পৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা 5খনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ আজি বাৰ্মিংহামৰ এডগবষ্টনত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 3:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰত 5 উইকেটত পৰাস্ত হৈছিল। দ্বিতীয়খন টেষ্ট মেচত বুমৰাৰ ঠাইত ৱাশ্বিংটন সুন্দৰ বা কুলদীপ যাদৱে স্থান লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰাকা ফাষ্ট বলাৰ জছপ্ৰীত বুমৰাই খেল নেখেলাৰ বিষয়ত এতিয়াও ভাৰতীয় দলটোৱে কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই। ইফালে প্ৰথমখন টেষ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে পেচ বলিং অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডীয়ে খেলাটো প্ৰায় নিশ্চিত হৈছে। হৈছে। ইংলেণ্ডে দ্বিতীয়খন টেষ্টৰ বাবে জোফ্ৰা আৰ্চাৰক দলত অন্তৰ্ভুক্ত কৰাৰ পিছতো ইতিমধ্যে অপৰিৱৰ্তিত একাদশৰ নাম ঘোষণা কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টেষ্ট মেচ 10 জুলাইৰ পৰা লণ্ডনত আৰম্ভ হ'ব। মহিলাৰ টি টুৱেণ্টি ক্ৰিকেটত ভাৰতে কালি ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত 5খনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক 24 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 181 ৰাণ কৰে। অমনজ্যোত কৌৰে খেলখনত 40টা বলত অপৰাজেয় 63 ৰাণৰ বৰঙণি আগবঢ়াই প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰে। খেলখনত ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 157 ৰাণ কৰিবলৈ সমৰ্থ হয়। এই জয়ৰ জৰিয়তে ভাৰতে টি টুৱেণ্টিৰ 5খনীয়া শৃংখলাৰ 2খনত জয়লাভ কৰিছে। শৃংখলাৰ তৃতীয়খন খেল শুকুৰবাৰে লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 11 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কালি ৰাজ্যৰ জিলাই জিলাই গো মাংসৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ভোজন পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে শতাধিক লোকক আটক কৰা বাতৰিটোৱে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ৰাজ্যজুৰি নিষিদ্ধ মাংসৰ বিৰুদ্ধে কচাইখানা হোটেলত ব্যাপক অভিযান, গো হত্যা ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ তৎপৰতা। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতে ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত শিৰোনামেৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দি চেণ্টিনেল কাকতেও ক্ৰেকডাউন অন বিফ চেলছ শিৰোনামেৰে একেটা বাতৰিকে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাছিয়াৰ পৰা সামগ্ৰী আমদানি কৰা দেশসমূহৰ ওপৰত 500% শুল্ক আৰোপৰ দিশে আমেৰিকা যুক্তৰাষ্ট্ৰ অগ্ৰসৰ হোৱা বাতৰিটোৱে দৈনিক অগ্ৰদূত, অসমীয়া খবৰ আদিকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। জনপ্ৰিয় কবি গল্পকাৰ অনুভৱ তুলসীৰ দেহাৱসানৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপৰ ঘটনাৰ বিৰুদ্ধে কালি ৰাজ্যজুৰি বিজেপিৰ যুৱ মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰা বাতৰিটোৱেও দৈনিক অসম কাকতৰ লগতে ভিন ভিন শিৰোনামেৰে গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে।
ধন্যবাদ মনজিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ কালি নিশা আকস্মিকভাৱে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 66 বছৰ। ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা পৰাণ কুমাৰ বৰুৱা নগাঁৱৰ কিশলয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। 15খনকৈ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা সাহিত্যিকগৰাকীৰ মৃত্যুত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে। ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে আজি দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। ৰাজ্যৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা গো মাংস বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, 176জন মাংস ব্যৱসায়ীক আটক। বিদ্যালয়ৰ গৰম বন্ধত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন। আৰু বাৰ্মিংহামত আজি ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।